এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল শিৱসাগৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ, মণিপুৰত ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰ, নলবাৰীত অসম ৰাজ্যিক মহিলা আয়োগৰ বিশ্বাস যাত্ৰা কাৰ্যসূচীত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া কিশোৰ ৰাহুটকাৰৰ অংশগ্ৰহণ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বিশ্ব কৰ্কট দিৱস পালন। শিৱসাগৰ জিলাৰ ঐতিহাসিক তলাতল ঘৰ প্ৰাংগণত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত অংশ লয়। এই অনুষ্ঠানত 34,711 গৰাকী মহিলাক চেক বিতৰণ কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকল স্বাৱলম্বী হৈ পৰিয়ালক সকাহ দিয়ে বুলি মন্তব্য কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ নাট্যমন্দিৰ উদ্বোধন কৰে। এই নাট্যমন্দিৰে অঞ্চলটোৰ সাংস্কৃতিক পৰিমণ্ডল সমৃদ্ধ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ডঃ শৰ্মাই আজি বিয়লি জিলাখনৰ সোণাৰী খেলপথাৰত আত্মসহায়ক গোটৰ সদস্যসকলক মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ কাৰ্যসূচীত অংশ লয়। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত এইদৰে কয়।
আজি আমাৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ হ'ল। ধোদৰ আলিকে ধৰি কেইবাটাও উন্নয়নমূলক কামৰ শুভ উদ্বোধন আৰু আধাৰশিলা হ'ল। আৰু অহাকালি মই পুনৰ নাজিৰাত আহিম, নাজিৰাত আকৌ মিটিং আছে কালি। সোণাৰী সমষ্টিত কেইবাগৰাকীও আমাৰ নেতাই টিকট খুজিছে বা বহুতে আগ্ৰহো কৰিছে, টিকটটো এটাই, গতিকে ভাবি চিন্তি দিব লাগিব। আজি কনফাৰ্ম নহ'ব, কিহৰ কাৰণে এটা প্ৰক্ৰিয়া আছে য'ত এজনে কেণ্ডিডেট তাতটো ক'ব পাৰি। 50টা সমষ্টি আছে য'ত আমাৰ মোটামুটি এজন কেণ্ডিডেট, কিন্তু য'ত কেণ্ডিডেট বেছি আছে তাত আমাৰ নিয়মটো হ'ল সোণাৰীত এটা মতামত ল'ব এজন অবজাৰ্ভাৰ আহিব, তাৰপিছত জিলাত যাব, জিলাৰ পৰা ৰাজ্যিক নিৰ্বাচনীত যাব, তাৰ পৰা পাৰ্লিয়ামেণ্টাৰী বৰ্ডলৈকে যাব। ই এটা অলপ দীঘলীয়া প্ৰক্ৰিয়া, কিন্তু য'ত এজনে আছে তাত ইমান অসুবিধা নাই।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰত্যাহাৰ কৰিছে। ৰাজ্যখনত যোৱা বছৰ 13 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হৈছিল। গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত ৰাজপত্ৰিত অধিসূচনা জাৰি কৰিছে। অধিসূচনাখনত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে যোৱা বছৰ সংবিধানৰ 356 নম্বৰ অনুচ্ছেদৰ অধীনত জাৰি কৰা ৰাষ্ট্ৰপতিৰ শাসন ওৰ পৰা বুলি উল্লেখ কৰা হৈছে। বিজেপি নেতা ইউমনাম খেমচান সিঙে আজি সন্ধিয়া লোকভৱনত মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ইউমনাম খেমচান সিঙক কালি বিজেপি বিধায়িনী দলৰ নেতা হিচাপে সৰ্বসন্মতিক্ৰমে বাছনি কৰা হয়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰাৰ পাছত যোৱা বছৰৰ ফেব্ৰুৱাৰীৰ পৰাই মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ হৈ আছে। অসম ৰাজ্যিক মহিলা আয়োগে মহিলাসকলৰ সবলীকৰণৰ বাবে আৰম্ভ কৰা বিশ্বাস যাত্ৰা শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে আজি নলবাৰীত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া কিশোৰ ৰাহুটকাৰে অংশ লয়। গৰ্ডন খেলপথাৰত আয়োজিত এই অনুষ্ঠানত অধ্যক্ষাগৰাকীয়ে অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাৰ উপস্থিতিত এটা মটৰ চাইকেল সমদল মুকলি কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষাগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে।
নলবাৰী কা পুৰা য়ুথ আজ ইয়াহাঁ পে জুট গয়া হে অংগুৰলতা জী কে সাথ, জো আপনে বিশ্বাস যাত্ৰা জো বাইক যাত্ৰা শুৰু কৰি হে ইসকো সাথ দেনে কে লিয়ে আপ সভি লোগ ইয়াহাঁ পৰ আয়ে হে। সবসে পহলে তো মই আপ সভি কা বহুত বহুত ধন্যবাদ কৰতি হু কি কিতনি বাৰ মহিলাওঁ কো ন্যায় মিলনে কে লিয়ে ক্যা ব্যৱস্থা কৰি হে ইসকে বাৰে মে পতা হি নাহি হোতা হে। আজ হম দেখ ৰহে হে চাহে ভাৰত সৰকাৰ হো য়া চাহে হমাৰি অসম কি সৰকাৰ হো, ইনহোনে মহিলা কল্যাণ কে লিয়ে, মহিলা সংরক্ষণ কে লিয়ে, মহিলাওঁ কে সশক্তিকরণ কে লিয়ে আর সম্মান কে লিয়ে অনেক অনেক কানুন বনায়ে হে, অনেক অনেক নীতিওঁ কো নির্ধারিত কিয়া হে। আব হমে জরুরত হে কি হমে ও পতা হোনে কি, কিতনি বার আগর মহিলায়ে প্রতারিত হোতি হে, পীড়িত হোতি হে, তো উনকো পতা নাহি হোতা হে কি উনহোনে কাহাঁ জাকে আপনে কমপ্লেন্টস কো রখনা হে। এসে সময় পে মহিলাওঁ কে সংরক্ষণ কে লিয়ে জো জো কদম উঠায়ে হে উন কদমোঁ কে বারে মে উন প্রয়াসোঁ কে বারে মে বাইক র্যালি के माध्यम से गांव गांव जाते हुए ये इस तरीके से बताना अपने आप में बहुत अच्छी बात है। इसके लिए नेशनल विमेन कमीशन आपके साथ एकदम डट के खड़ा है।
মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা শিশু কল্যাণ আৰু সুৰক্ষা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। আয়ুক্ত অনামিকা তিৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত আয়ুক্তগৰাকীয়ে জিলাখনক শিশু শ্ৰমিক মুক্ত কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে শিশু তথা কিশোৰ কিশোৰীক ঘৰুৱা সহায়ক হিচাপে নিয়োগ কৰাৰ প্ৰৱণতা সম্পূৰ্ণৰূপে নোহোৱা কৰিবৰ বাবে গাঁও আৰু উন্নয়নখণ্ডৰ পৰ্যায়ৰ শিশু সুৰক্ষা সমিতিসমূহে আগভাগ ল'ব লাগিব। কমিটিসমূহে নিজৰ অঞ্চলত ঘৰুৱা সহায়ক হিচাপে শিশু শ্ৰমিক নাই বুলি নিশ্চিত কৰাৰ পাছত সংশ্লিষ্ট অঞ্চলটো শিশু শ্ৰমিক মুক্ত অঞ্চল হিচাপে ঘোষণা কৰা হ'ব। আয়ুক্তগৰাকীয়ে উপযুক্ত তথা ইচ্ছুক দম্পতীক প্ৰতিপালিত যত্ন বা ফষ্টাৰ কেয়াৰৰ ব্যৱস্থাৰ অধীনত শিশুগৃহত থকা 6 বছৰৰ ওপৰৰ আৰু আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ শিশুক নিজৰ লগত ৰাখি উপযুক্ত ব্যৱস্থা ল'বলৈ আহ্বান জনায়। এনেদৰে দুবছৰ যত্ন আৰু সুৰক্ষা থকা শিশুটিক সেই দম্পতীয়ে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ জৰিয়তে দত্তক ল'ব পাৰিব বুলিও তেওঁ জানিবলৈ দিয়ে। আয়ুক্তগৰাকীয়ে জিলাখনৰ শিশু আশ্ৰয় গৃহটোত খেলা ধূলা আৰু শাৰীৰিক ব্যায়াম আদিৰ ব্যৱস্থা কৰাৰ লগতে প্ৰতিমাহে স্বাস্থ্য শিবিৰৰ আয়োজন কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত কেইবাগৰাকীও জ্যেষ্ঠ প্ৰশাসনিক বিষয়া আৰু আৰক্ষী বিষয়াসকল উপস্থিত আছিল। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আজি বিশ্ব কৰ্কট দিৱস। কৰ্কট ৰোগ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লগতে এই ৰোগত আক্ৰান্তসকলৰ সহনশীলতা বৃদ্ধি তথা ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ৰোগীৰ পৰিয়ালৰ সহযোগিতাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে 4 ফেব্ৰুৱাৰীত এই দিৱস পালন কৰা হয়। এই বছৰৰ বিশ্ব কৰ্কট ৰোগ দিৱসৰ মূল বিষয় হৈছে ইউনাইটেড বাই ইউনিক। এই দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন চিকিৎসালয় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব কৰ্কট ৰোগ দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত কৰ্কট ৰোগৰ আগতীয়া নিৰীক্ষণ, চিনাক্তকৰণ আৰু চিকিৎসাক অগ্ৰাধিকাৰ দিয়াৰ সংকল্প গ্ৰহণ কৰিবলৈ সকলোকে আহান জনাইছে। ৰাজ্য চৰকাৰে কৰ্কট ৰোগৰ চিকিৎসা আৰ্হিৰ জৰিয়তে সমগ্ৰ অসমত উন্নত প্ৰযুক্তি, আগতীয়াকৈ ৰোগ চিনাক্তকৰণ আৰু সুলভ চিকিৎসা প্ৰদানৰ বাবে স্বাস্থ্যখণ্ডক বিকশাই তোলাৰ বাবে নিৰন্তৰ প্ৰয়াস চলাই আহিছে বুলি তেওঁ প্ৰকাশ কৰে। দৰং কৰ্কট কেন্দ্ৰৰ উদ্যোগত এই দিৱসৰ সৈতে সংগতি ৰাখি জিলাখনৰ স্বাস্থ্য বিভাগৰ সহযোগত কৰ্কট ৰোগ সজাগতামূলক সমদল উলিওৱা হয়। কেন্দ্ৰটোৰ অধীক্ষক ডঃ ছৈয়দ ইফতিকাৰ সোভানীয়ে শুভাৰম্ভ কৰা এই সমদলত জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডঃ দিল্লীৰাম অধিকাৰী, চিকিৎসক ডঃ দীনেশ চন্দ্ৰ গোস্বামীকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে এই কেন্দ্ৰটোত এইচ পি ভি প্ৰতিষেধক উপলভ্য হৈছে আৰু 9-26 বছৰ বয়সৰ মহিলাসকলে এই প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব বুলি কেন্দ্ৰটোৰ কৰ্তৃপক্ষই আকাশবাণীৰ সংবাদদাতাক জানিবলৈ দিছে। ৰাজ্যসভাত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত পুনৰ আলোচনা অনুষ্ঠিত হয়। আলোচনাত ভাগ লৈ কেন্দ্ৰীয় মন্ত্ৰী তথা উচ্চ সদনৰ নেতা জে পি নাড্ডাই কয় যে ৰাষ্ট্ৰপতিৰ ভাষণত দেশৰ বিকাশ গাথা সুন্দৰভাৱে স্পষ্ট হৈছে আৰু এয়া সঁচাকৈ প্ৰেৰণাদায়ক। তেওঁ কয় যে ৰাষ্ট্ৰপতিৰ ভাষণত অমৃতকালৰ ভাৱনা আৰু মোদী চৰকাৰৰ সাফল্য প্ৰতিফলিত হৈছে। শ্ৰীনাড্ডাই কয় যে এসময়ত বিশ্বৰ আটাইতকৈ দুৰ্বল 5টা অৰ্থব্যৱস্থাৰ অন্যতম ৰূপে গণ্য কৰা ভাৰত সম্প্ৰতি বিশ্বৰ সবাতোকৈ দ্ৰুত বিকাশশীল অৰ্থব্যৱস্থাৰ দেশৰূপে পৰিগণিত হৈছে। চৰকাৰে সংস্কাৰ প্ৰদৰ্শন আৰু পৰিৱৰ্তনৰ দৃষ্টিভংগীৰে কাম কৰি আহিছে বুলি তেওঁ মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিয়ে শতিকা পুৰণি সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে উল্লেখ কৰিছে আৰু 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্যৰ দিশে অগ্ৰসৰ হোৱাত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গে আলোচনাত ভাগ লৈ মোদী চৰকাৰৰ শাসনকালত সামাজিক ন্যায় আৰু সম্প্ৰীতিৰ এৰাজৰি বিনষ্ট হোৱা বুলি অভিযোগ তোলে। মহিলাসকল বিজেপিৰ বাবে অকল ভোট বেংক হোৱা বুলিও তেওঁ মন্তব্য কৰে। বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰ হাছান বসুমতাৰীয়ে আজি চিৰাং জিলাৰ স্বাস্থ্য বিভাগৰ 3টা নৱনিৰ্মিত ভৱন মুকলি কৰে। জিলাখনৰ ছিদলি খণ্ড স্বাস্থ্য কেন্দ্ৰৰ নৱনিৰ্মিত গৃহ মুকলি কৰি শ্ৰী বসুমতাৰীয়ে কয় যে মুঠ 49,77,000 টকা ব্যয়েৰে এই কাৰ্যালয় ভৱনে অঞ্চলটোৰ চিকিৎসা খণ্ডলৈ উল্লেখনীয় পৰিৱৰ্তন আনিব। ইয়াৰ পাছত তেওঁ কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়ত নিৰ্মাণ কৰি উলিওৱা মাদক দ্ৰব্য পৰিদৰ্শকৰ কাৰ্যালয় আৰু জিলাখনৰ স্বাস্থ্যসেৱা বিভাগৰ সংহত যুটীয়া সঞ্চালকৰ কাৰ্যালয়টো মুকলি কৰে। ইয়াৰে মাদক দ্ৰব্য পৰিদৰ্শকৰ কাৰ্যালয় গৃহটো 56,44,000 টকা ব্যয়েৰে আৰু সংহত যুটীয়া সঞ্চালকৰ কাৰ্যালয় গৃহটো 78,86,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। বঙাইগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ কৃষক মেলা অনুষ্ঠিত হৈছে। আজি জিলাখনৰ আয়ুক্ত দিবাকৰ নাথে এই মেলা মুকলি কৰি 5টা উন্নয়নখণ্ডৰ কৃষকৰ বিপণীসমূহ পৰিদৰ্শন কৰি কৃষকসকলৰ সৈতে মত বিনিময় কৰে। উদ্বোধনী ভাষণত শ্ৰীনাথে কয় যে কৃষকসকলৰ বাবে থকা চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণ তথা সময়ে সময়ে বীজ আৰু সাৰ বিতৰণ আদি বিষয়ত তেওঁলোকৰ পৰামৰ্শ অতি প্ৰয়োজন। এই সন্দৰ্ভত কোনো অভিযোগ থাকিলে সেই কথা জনাবলৈ আয়ুক্তগৰাকীয়ে কৃষকসকলৰ প্ৰতি আহান জনায়। অনুষ্ঠানত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ সুকেন ৰায়কে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কৃষিমেলত স্থানীয় আদৰ্শ কৃষকসকলৰ উৎপাদিত কৃষিজাত সামগ্ৰী প্ৰদৰ্শনীৰ লগতে বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। শিৱসাগৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ, মণিপুৰত ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰ, নলবাৰীত অসম ৰাজ্যিক মহিলা আয়োগৰ বিশ্বাস যাত্ৰা কাৰ্যসূচীত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া কিশোৰ ৰাহাটকাৰৰ অংশগ্ৰহণ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বিশ্ব কৰ্কট দিৱস পালন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।